Iya, akak bani. Baturi khuite moi Pranita Devi. Itiar pradhan baturi khumuhul. Sontrakwaro birute bharator khumuhia sankalpok protiprita kori grahan kara operation singular bisoye. Soluar uddeshe hatta sarbodoliya protinidhi khai khai rashtra khumuh bhraman koribo. বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ একাংশ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত তৎকালিকে কাৰ্যকৰী হোৱাকৈ নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। ইজৰাইল আৰু হামাছে গাজাত চলি থকা যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে আলোচনা পুনৰ আৰম্ভ কৰিছে। ভাৰত আজি অৰুণাচল প্ৰদেশত হ'বলগীয়া 19 বছৰ অনুৰ্ধ ছাফ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু যোৱাবাৰৰ চেম্পিয়নছ কলিকতা নাইট ৰাইডাৰ্ছ IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণৰ পৰা বাহিৰ হয়। এতিয়া শুনক বিতং বাতৰি। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্প প্ৰতিফলিত কৰি গ্ৰহণ কৰা অপাৰেচন সিন্দুৰৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে 7টা সৰ্বদলীয় প্ৰতিনিধি দলে ঘাই ঘাই ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব। সৰ্বদলীয় প্ৰতিনিধি দলত অন্তৰ্ভুক্ত সাংসদসকলৰ বিষয়ে সদৰি কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাই নেতৃত্ব দিবলগীয়া প্ৰথম দলটোৱে ছৌদি আৰৱ, বাহৰেইন, কুৱেট আৰু আলজেৰিয়া ভ্ৰমণ কৰিব। এই প্ৰতিনিধি দলটোত বিজেপিৰ সাংসদ নিশিকান্ত দুবে আৰু AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেছিকো অন্তৰ্ভুক্ত কৰা হৈছে। বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে নেতৃত্ব দিবলগীয়া দ্বিতীয়টো দলে ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইউৰোপীয় সংঘ, ইটালী আৰু ডেনমাৰ্ক ভ্ৰমণ কৰিব। JDUৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বৰ তৃতীয়টো দলে ইণ্ডোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব। এই দলটোত তৃণমূল কংগ্ৰেছৰ ইউছুফ পাঠান আৰু CPIMৰ জন ব্ৰিটাছক অন্তৰ্ভুক্ত কৰা হৈছে। শিৱসেনাৰ সাংসদ শ্ৰীকান্ত একনাথ সিন্দে নেতৃত্বাধীন চতুৰ্থটো দলে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ UAE, লাইবেৰিয়া, কংগো আৰু চিয়েৰা লিয়ন ভ্ৰমণ কৰিব। এই দলটোত বিজেপিৰ বাঞ্চুৰী স্বৰাজ আৰু BJDৰ সস্মিত পাত্ৰক অন্তৰ্ভুক্ত কৰা হৈছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বত পঞ্চমটো দলে আমেৰিকা যুক্তৰাষ্ট্ৰ, পানামা, গায়ানা, ব্ৰাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিব। DMKৰ সাংসদ কানিমৰি কৰুণানিধিৰ নেতৃত্বত ষষ্ঠটো দলে স্পেইন, গ্ৰীচ, শ্লোভেনিয়া, লাটভিয়া আৰু ৰাছিয়া ভ্ৰমণ কৰিব। NCPৰ শৰদ পাৱাৰ গোটৰ সাংসদ সুপ্ৰিয়া চুলে নেতৃত্বাধীন সপ্তমটো গোট ইজিপ্ত, কাটাৰ, ইথিঅপিয়া আৰু দক্ষিণ আফ্ৰিকালৈ যাব। বিজেপিৰ ৰাজীৱ প্ৰতাপ ৰুডী আৰু অনুৰাগ সিং ঠাকুৰৰ লগতে কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীকো এই গোটটোত অন্তৰ্ভুক্ত কৰা হৈছে। বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰী হোৱাকৈ নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এখন অধিসূচনাযোগে বাংলাদেশৰ পৰা ভাৰত হৈ নেপাল আৰু ভূটানলৈ প্ৰেৰণ কৰা সামগ্ৰীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব বুলি স্পষ্ট কৰি দিছে। নতুন নিষেধাজ্ঞা অনুসৰি বাংলাদেশৰ পৰা কোনো ধৰণৰ ৰেডিমেড বস্ত্ৰৰ আমদানি ভাৰতীয় ভূবন্দৰৰ মাধ্যমেৰে কৰিব পৰা নাযাব। অৱশ্যে নহৱা, সেৱা আৰু কলকাতাৰ সামুদ্ৰিক বন্দৰেৰে এই সামগ্ৰীসমূহ আমদানি কৰিব পৰা যাব। ইয়াৰ উপৰি ফল মূল, ফলৰ সোৱাদযুক্ত আৰু কাৰ্বনিক এচিডৰ লৱণযুক্ত পানীয়, প্ৰসংস্কৰিত খাদ্য সামগ্ৰী, কপাহ আৰু কপাহী সূতাৰ অৱশিষ্ট, প্লাষ্টিক আৰু PVCৰে নিৰ্মাণ কৰা সামগ্ৰী আৰু কাঠৰ আচবাবৰ আমদানিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা প্ৰযোজ্য হ'ব। এই সামগ্ৰীসমূহ অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামৰ যিকোনো ভূ সীমা শুল্ক কেন্দ্ৰ অথবা সংহত পহৰা চকীৰ লগতে পশ্চিমবংগৰ সংগৰ বান্ধ আৰু ফুলবাৰী পহৰা চকী হৈ আমদানিৰ অনুমতি প্ৰদান কৰা হ'ব। বাংলাদেশৰ পৰা মাছ, খোৱা তেল, ৰন্ধন গেছ আৰু শিলৰ আমদানিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি পুৱা 5:59 অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা PSNVC-61 ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা EOS-9 নামৰ পৃথিৱী নিৰীক্ষণ কৃত্ৰিম উপগ্ৰহটোত উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত কাৰিকৰী বিজুতি দেখা দিছে। ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে এই কাৰিকৰী সমস্যাৰ কাৰণ বিশ্লেষণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইজৰাইল আৰু হামাছে গাজাত চলি থকা যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে আলোচনা পুনৰ আৰম্ভ কৰিছে। কাটাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত কালি দোহাত এই আলোচনা আৰম্ভ হয়। এই আলোচনাৰ কথা নিশ্চিত কৰি হামাছৰ এগৰাকী বিষয়া মেহমুদ মৰ্দাৱিয়ে কয় যে আলোচনাত যুদ্ধবিৰতি নিশ্চিত আৰু পণবন্দী চুক্তি চূড়ান্ত কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। হামাছে 60-দিনীয়া যুদ্ধবিৰতি আৰু পেলেষ্টাইনী কয়দীৰ মুক্তিৰ বিনিময়ত 9 গৰাকী পণবন্দীক মুকলি কৰি দিবলৈ সন্মতি প্ৰকাশ কৰিছে। ইজৰাইলে এই প্ৰস্তাৱ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও আলোচনাৰ পূৰ্বে কালি কাটাৰত কয় যে দেশখনে গাজাৰ পৰা সৈন্য প্ৰত্যাহাৰ নকৰে আৰু যুদ্ধ অৱসানৰ প্ৰতিশ্ৰুতি প্ৰদান নকৰে। অৱশ্যে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কেইটজে আলোচনা আৰম্ভ হোৱাৰ কথা স্বীকাৰ কৰিছে। তেওঁ কয় যে হামাছে প্ৰথমে আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও ইজৰাইলৰ গিডনছ ছেৰিয়েট অভিযান আৰম্ভ হোৱাৰ পাছত দেশখনৰ স্থিতি সলনি হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সংঘৰ্ষৰ সম্প্ৰসাৰণ আৰু হামাছক উৎখাত কৰাৰ বাবে আৰম্ভ কৰা ইজৰাইলৰ সামৰিক অভিযান এই উদ্দেশ্য সফল নোহোৱালৈকে অব্যাহত থাকিব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে অসামৰিক লোকৰ স্থানান্তৰণক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু গাজাৰ বাহিৰলৈ বলপূৰ্বক স্থানান্তৰণৰ বিৰোধিতা কৰিছে। মণিপুৰ আৰক্ষীয়ে কুকি ছাত্ৰ সংগঠন কে এছৰ দিল্লীৰ অধ্যক্ষ পাৱ' জাখুব গুইটেৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ'ৰ সংক্ৰান্তত গোচৰ ৰুজু কৰিছে। ভিডিঅ'টোত গুইটে এখন জনসভাত ভাষণ দি কুকি বসতিপ্ৰধান অঞ্চলত মেইটেই সম্প্ৰদায়ৰ আহ যাহত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছিল। মেইটেই সম্প্ৰদায়ৰ লোকসকলে উখৰুল জিলালৈ ৰাজ্যিক চিৰুই উৎসৱ উপলক্ষে যোৱাৰ পৰিকল্পনা কৰাৰ সময়তে এই ভিডিঅ'টোৱে চৰ্চা লাভ কৰিছে। চুৰাচান্দপুৰ থানাত এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা হৈছে। ভাৰত আজি অৰুণাচল প্ৰদেশৰ গোল্ডেন জুবলী ষ্টেডিয়ামত হ'বলগীয়া 19 বছৰ অনুৰ্ধ ছাফ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। গ্ৰুপ পৰ্যায়ত শ্ৰীলংকাক 8-0, নেপালক 4-0 আৰু শুকুৰবাৰে ছেমি ফাইনেলত মালদ্বীপক 3-0 গ'লত পৰাস্ত কৰা ভাৰতীয় দল যথেষ্ট ভাল ফৰ্মত আছে। বাংলাদেশে বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত নেপালক 2-1 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত যোৱাবাৰৰ চেম্পিয়নছ কলকাতা প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণৰ পৰা বাহিৰ হয়। খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 12খন খেলৰ পৰা 17 পইণ্ট অৰ্জন কৰে আৰু প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হয়। গুজৰাট টাইটানছে 11খন খেলৰ পৰা 16 পইণ্ট লাভ কৰি দ্বিতীয়, পাঞ্জাব কিংছে 11খন খেলৰ পৰা 15 পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে। অৱশ্যে গুজৰাট আৰু পাঞ্জাব দলে এখনকৈ খেল খেলিবলৈ বাকী আছে। কলকাতা নাইট ৰাইডাৰ্ছে 13খন খেলৰ পৰা 12 পইণ্ট লাভ কৰিছে আৰু দলটো প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। জয়পুৰৰ ছোৱাই মানসিং ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ গুজৰাট টাইটানছৰ সন্মুখীন হ'ব। কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত পুনৰ 3,76,000 বাসগৃহত অনুমোদন জনাইছে। কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 55,000 হিতাধিকাৰীৰ গৃহপ্ৰৱেশ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ কৃষিভূমিৰ পৰীক্ষাৰ বাবে কৃষি বিজ্ঞানীৰ 56টা দল গঠন কৰিব। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লক্ষ্মী মিস্ত্ৰী আঁচনিৰ লগতে 21টা কৃষি বিজ্ঞান কেন্দ্ৰৰো শুভাৰম্ভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰি গ্ৰহণ কৰা অপাৰেচন সিন্ধুৰৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে 7টা সৰ্বদলীয় প্ৰতিনিধি দল ঘাই ঘাই ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব। বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰী হোৱাকৈ নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। ইজৰাইল আৰু হামাছে গাজাত চলি থকা যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে আলোচনা পুনৰ আৰম্ভ কৰিছে। ভাৰত আজি অৰুণাচল প্ৰদেশত হ'বলগীয়া 19 বছৰ অনুৰ্ধ ছাফ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণৰ পৰা বাহিৰ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।